লোকে লিখা হব বার্তা 22 অধ্যায় যীশুর বিপক্ষে কুমন্ত্রণা। এই সময় খমির নোহা পর্ব উচর হওয়াত এই পর্বক নিষ্ঠার পর্ব বোলা হয়। এটা প্রধান পুরোহিত আর বিধানের অধ্যাপক সকলে কেনেকৈ যীশুক বধ করিব পারে তার উপায় বিচারিলে, কিয়নো তেওঁলোকে লোকসকলক ভয় করেছিল। এটা 12 জন পাচনির মাজর যিহুদা, যার উপর নাম ইস্করিটিয়া, তেওঁর ভিতর শয়তান সোমাল, তাতে তেওঁ গৈ কেনেকৈ যীশুক তেওঁলোকৰ হাতত সোদাই দিব পারে সেই বিষয়ে প্রধান পুরোহিত আর সেনাপতি সকলের সঙ্গে কথা বার্তা হল। এটা আনন্দিত হল আর ধন দিবলৈ সন্মত হল, তাতে মান্তি হল আর লোকসকল নথকা সময়ত হাতত সোদাই দিবলৈ সুযোগ বিচারিল। যীশুয়ে নিষ্ঠার পর্বর ভোজ পালন করা আর প্রভুর ভোজ স্থাপন করা। খমির নোহোৱা পিঠার দিন যিদিনা নিষ্ঠার পর্বর মেয়ের বলি দিব লাগে সেইদিন উপস্থিত হওয়াত যীশুয়ে পিতর আর জোহানক পঠিয়াই দি কলে, তোমালোক যোৱা, আমি ভোজন করবলে নিষ্ঠার পর্বর ভোজ যুগুত করাগৈ। তেতিয়া তেওঁলোকে তেওঁ সুধিলে, আমি কত যুগুত করাটো আপুনি ইচ্ছা করে? তেওঁলোকক কলে, চোৱা, তোমালোকে নগরের ভিতর সোমালেই পানী একল লৈ অহা এজন মানুহে তোমালোকক লগ ধরব, যি ঘরত সোমায় তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘরত সোমাবা। তেতিয়া ঘরের গৰাকীক কবা, গুরুয়ে তোমাক কবলৈ কৈছে, বোলে মই যি ঠাইত মোৰ শিষ্যসকলৰ সৈতে নিষ্ঠাৰ পৰ্বৰ ভোজ খাম সেই আলহী কোঠালী ক'ত আছে? তাতে সেই মানুহে সজোৱা ওপৰ মহলাৰ এটা ডাঙৰ কোঠালী তোমালোকক দেখুৱাই দিব, তাতে তোমালোকে যুগুত কৰিবা। আৰু তেতিয়া তেওঁলোক গ'ল আৰু তেওঁ কোৱাৰ দৰে তাত সকলোবোৰ পালে। পাছত তেওঁলোকে তাতে নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলে। সেই সময়ত তেওঁ পাচনীসকলৰ সৈতে ভোজনত বহিল। তেতিয়া তেওঁলোকক ক'লে, মোৰ দুখ ভোগৰ আগেই তোমালোকে সৈতে এই নিষ্ঠাৰ পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলো, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এই সিদ্ধ নোহোৱালৈকে মই এই ভোজ পুনৰ নাখাওঁ। পাছত যীশুৱে পাণপাত্ৰটো লৈ স্তুতি কৰি কলে, এইটো লোৱা আৰু তোমালোকৰ মাজত ভগাই লোৱা, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য আহি নোপোৱালৈকে মই এতিয়াৰে পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰো। তাৰ পাছত পিঠালৈ তেওঁ স্তুতি কৰি কলে আৰু ভাঙি তেওঁলোকক দি কলে, এয়া তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ, মোক সুঁৱৰিবলৈ ইয়াকে কৰিবা। পিঠা ভোজন কৰাৰ পাছত সেইদৰে পাণ পাত্ৰকো লৈ তোমালোকৰ কাৰণে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম সেয়েই। কিন্তু চোৱা, মোক শত্ৰুৰ হাতত সোধাই দিওঁতাজন মোৰে সৈতে মেজতে আছে, কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ'ব হয়। কিন্তু যি মানুহৰ দ্বাৰাই তেওঁ সোধাই দিয়া হ'ব তেওঁ সন্তাপৰ পাত্ৰ, যাতে তেওঁলোকৰ মাজৰ কোনে এই কৰ্ম কৰিব সেই বিষয়ে ইজনে সিজনে সোধাসুধি কৰিবলৈ ধৰিলে। শিষ্যসকলক অনুযোগ কৰা আৰু পিতৰক সতৰ্ক কৰা, তেওঁলোকৰ মাজত কোনজন শ্ৰেষ্ঠ বুলি মনা হ'ব সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ বিবাদ হ'ল। কিন্তু তেওঁলোকক ক'লে, অনা ইহুদী ৰজাসকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰীসকলক উপকাৰক বুলি কোৱা হয়, কিন্তু তোমালোক তেনেকুৱা নহ'বা। তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ তেওঁ সৰু এজনৰ নিচিনা হওক আৰু যিজন প্ৰধান তেওঁ পৰিচাৰিকৰ নিচিনা হওক, কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ, ভোজনত বহাজন নে পৰিচাৰকজন? ভোজনত বহাজন নহয়নে? কিন্তু মই পৰিচাৰিকৰ নিচিনাকৈ তোমালোকৰ মাজত আছো। কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত মোৰ লগত থকা লোক হৈছা। মোৰ পিতৃয়ে যেনেকৈ মোৰ ৰাজ্য দান কৰিলে সেইদৰে তোমালোককো মই ৰাজ্য দান কৰিলো। মোৰ মেজত যেন ভোজন পান কৰিবা এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছো, যাতে তোমালোকে সিংহাসনত বহি ইজৰাইলৰ 12 ফৈদৰ সুদ বিচাৰ কৰিবা। চিমুন চিমুন, চোৱা, ধান চলাৰ দৰে চালিবলৈ ছয়তানে তোমালোকক তাৰ নিজৰ কৰি ল'ব খুজিছে, কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায় এইকাৰণে মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ, আৰু তুমি মন পালটোৱাৰ পাছত তোমাৰ ভাইসকলকো বিশ্বাসত থিৰ হৈ থাকিবলৈ উদগাবা। পাছত পিতৰে তেওঁক ক'লে, হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছো। তেতিয়া যীশুৱে ক'লে, হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক জানা, ইয়াকে 3 বাৰ অস্বীকাৰ নকৰালৈকে আজি কুকুৰাই ডাক নিদিব। পাছত যীশুৱে তেওঁলোকক ক'লে, মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জুলুঙাৰে তোমালোকক পঠিয়াইছিলোঁ, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিলনে? তেওঁলোকে ক'লে, কোনো অভাৱ হোৱা নাছিল। তেতিয়া তেওঁলোকক ক'লে, কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে তেওঁ তাক লওক, সেইদৰে জুলুঙাও লওক, আৰু যাৰ তৰোৱাল নাই তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক, কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখা আছে সেই মোৰ সিদ্ধ হ'ব লাগে। তেওঁ বিধানহীনসকলৰ লগত গণ্য হ'ল, কিয়নো মোৰ এই সম্বন্ধীয় কথা সিদ্ধ হৈ আছে। তেতিয়া তেওঁলোকে ক'লে, হে প্ৰভু, চাওক, ইয়াত দুখন তৰোৱাল আছে, তেওঁলোকক ক'লে সেয়েই যথেষ্ট। গেটছিমানিত যীশুৰ আন্তৰিক যাতনা। পাছত তেওঁ বাহিৰলৈ ওলাই তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ'ল আৰু শিষ্যসকল তেওঁৰ পাছে পাছে গ'ল। সেই ঠাই পাই তেওঁলোকক ক'লে, পৰীক্ষাত যেন নপৰা এইকাৰণে প্ৰাৰ্থনা কৰা। পাছত তেওঁ এটা শিলৰ দলিহমাল আঁতৰ গৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি ক'লে, হে পিতৃ, যদি তোমাৰ ইচ্ছা হয় তেনেহ'লে এই দুখৰ পাণপাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা, তথাপি মোৰ ইচ্ছা নহয় তোমাৰে ইচ্ছা সিদ্ধ হওক। তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি শক্তি দান কৰিলে। পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ তেওঁৰ ঘাম তেজময় হৈ গ'ল। পাছত তেওঁ প্ৰাৰ্থনা কৰি উঠি শিষ্যসকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক শোকত ভাগৰি শুই যোৱা দেখি ক'লে, তোমালোকে কিয় শুইছা? পৰীক্ষাত যেন নপৰা এইকাৰণে উঠি প্ৰাৰ্থনা কৰা। শত্ৰুৰ হাতত সমৰ্পিত হোৱা। তেওঁ কথা কৈ থাকোঁতেই বাৰজন পাচনীৰ লগৰ যীহুদাৰ নেতৃত্বত এদল মানুহ আহি সেই ঠাইত উপস্থিত হ'ল। তাতে তেওঁ চুমা খাবলৈ যীশুৰ ওচৰ চাপি গ'ল। কিন্তু যীশুৱে তাকে ক'লে, হে যীহুদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত সোধাই দিছানে? পাছত কি ঘটিব তাকে দেখি তেওঁৰ সংগীসকলে ক'লে, হে প্ৰভু, আমি তৰোৱালৰে আঘাত কৰিমনে? আৰু তেওঁলোকৰ কোনো এজনে মহাপুৰোহিতৰ দাহ এজনক আঘাত কৰি তাৰ হোঁকাঁডখন কাটি পেলালে। তেতিয়া যীশুৱে সমিধান দি ক'লে, ইয়াকো শোষণ কৰা। পাছত তেওঁ কাণখন চুই তেওঁক সুস্থ কৰিলে। তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, মন্দিৰৰ সেনাপতি আৰু পৰিচাৰকসকলক যীশুৱে ক'লে, যেনেকৈ ডকাইতৰ বিৰুদ্ধে ওলাই অহা তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলানে? যেতিয়া মই নিতৌ তোমালোকৰ লগত মন্দিৰত আছিলোঁ তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা। কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ অধিকাৰ, ভিতৰে যীশুক তিনিবাৰ অস্বীকাৰ কৰা। পাছত তেওঁলোকে তেওঁক ধৰি নিলে আৰু মহাপুৰোহিতৰ ঘৰলৈ লৈ গ'ল। কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গ'ল। পাছত চোতালৰ মাজমজিয়াত তেওঁলোকে জুই জ্বলাই একেলগে বহুতে পিতৰেও তেওঁলোকৰ মাজত বহিল। তেওঁ বহি থাকোঁতে জুইৰ পোহৰত কোনো এজনী চাকৰণীয়ে দেখা পাই তেওঁলোক একেথৰে চাই ক'লে, এই মানুহজনো তেওঁৰ লগত আছিল। কিন্তু তেওঁ অস্বীকাৰ কৰি ক'লে, হে নাৰী, মই তেওঁক চিনি নাপাওঁ। অলপ সময়ৰ পাছত আন এজনে তেওঁক দেখা পাই ক'লে, তুমিও তেওঁলোকৰ মাজৰ এজন। কিন্তু পিতৰে ক'লে, হেৰা, মই নহওঁ। প্ৰায় এঘণ্টামানৰ পাছত আন কোনো এজনে দৃঢ়কৈ ক'লে, সঁচা এই মানুহজনেই তেওঁৰ লগত আছিল, কিন্তু তেওঁ এজন গালিলিয়া। কিন্তু পিতৰে ক'লে, হেৰা, তুমি কি কৈছা? মই তেওঁক নাজানোৱেই। এই কথা কওঁতে কুকুৰাই ডাক দিলে। তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওঁতে এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি তিনিবাৰ মোক অস্বীকাৰ কৰিবা, সেই কথা সোঁৱৰি তেওঁ বাহিৰলৈ গৈ অতি শোকেৰে কান্দিবলৈ ধৰিলে। পাছত যিসকল লোকে যীশুক ধৰি ৰাখিছিল তেওঁলোকে তেওঁক বিদ্ৰুপ কৰি কোবালে আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, তোমাক কোনে মাৰিলে? ইয়াক ভাৱবাণীৰে কোৱা আৰু নিন্দা কৰি যীশুৰ বিৰুদ্ধে আন আন বহু কথা ক'লে। মহাসভাৰ আগত যীশুৰ সুদবিচাৰ। পাছত দিন হলত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপকসকলৰ সৈতে লোকসকলৰ পৰিচাৰকসকল গোট খালে। তেওঁলোকে তেওঁক মহাসভালৈ আনিলে। তেওঁলোকে ক'লে, তুমি যদি খ্ৰীষ্ট হোৱা তেনেহ'লে আমাক কোৱা। কিন্তু তেওঁলোকক ক'লে, যদিও তোমালোকক কওঁ তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা, আৰু যদিও সুধো তথাপি উত্তৰ নিদিবা। কিন্তু এতিয়াৰে পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁহাতে বহি থাকিব। যেতিয়া তেওঁলোকে তেওঁক সুধিলে, তেনেহ'লে তুমি ঈশ্বৰৰ পুত্ৰ নে? যীশুৱে তেওঁলোকক ক'লে, তোমালোকেই কোৱা যে মই হওঁ। তেতিয়া তেওঁলোকে ক'লে, আমাৰ অন্য সাক্ষীৰ কি প্ৰয়োজন আছে, কিয়নো আমি নিজেই তেওঁৰ মুখৰ পৰাই এতিয়া শুনিলোঁ।